আঁচনিসকলৰ কৰ্ম ২৬ অধ্যায়। যেতিয়া আগিপয়ে পৌলক নিজৰ পক্ষৰ কথা কবলৈ অনুমতি দিলে, তেতিয়া পৌলে হাত মেলি নিজৰ পক্ষে উত্তৰ দিব ধৰিলে। তেওঁ ক'লে, হে ৰজা আগিপ, ইহুদীসকলে মোৰ বিষয়ে যি অভিযোগ দিছে, সেই বিষয়ে আজি আপোনাৰ সন্মুখত আত্মপক্ষ সমৰ্থন কৰিবলৈ পাই নিজকে মই ধন্য মানিছো। ইহুদীসকলৰ মাজত বিশেষকৈ যিবোৰ নীতি নিয়ম আৰু বাদ বিচাৰ আছে, এই সকলোবোৰৰ বিষয়ে আপোনাৰ জ্ঞান আছে। সেইবাবে বিনয় কৰোঁ আপুনি যেন ধৈৰ্য ধৰি মোৰ কথাবোৰ শুনে। মোৰ জীৱন যাপনৰ বিষয়ে ডেকা কালৰে পৰা নিজ জাতিৰ লোকসকলে আৰু জেৰুচালেমত থকা সকলো ইহুদী লোকে জানে। ইয়াৰ উপৰি তেখেতসকলে ইয়াকো জানে যে মই ফৰিচী হৈও কিদৰে আমাৰ ধৰ্মৰ সকলো কঠিন নিয়মবোৰ পালন কৰি প্ৰকৃত ফৰিচী এজনৰ দৰে জীৱন যাপন কৰিছিলোঁ। এই বিষয়ে তেখেতসকলে সাক্ষীও দিব পাৰে। ঈশ্বৰে আমাৰ পূৰ্বপুৰুষসকলৰ আগত যি প্ৰতিজ্ঞা কৰিছিল, সেইবোৰ পূৰ্ণ হোৱাৰ বাবেহে মই এতিয়া সুদ বিচাৰত পৰি থিয় হৈ আছো। সেই প্ৰতিজ্ঞাৰ ফল পাবলৈ আমাৰ ১২টা জাতিয়ে ৰাতিয়ে দিনে উৎসাহেৰে আৰাধনা কৰি আশা কৰি আছে। সেই আশাৰ কাৰণে হে মহাৰাজ, ইহুদীসকলে মোক অপবাদ দিছে। ঈশ্বৰে যদি মৃতলোকক পুনৰুত্থিত কৰে, তেনেহ'লে আপোনালোকে কিয় অবিশ্বাস বোধ কৰিছে? ময়ো সেইদৰে নচৰিতা যীশুৰ নামৰ বিৰুদ্ধে অনেক বিপৰীত আচৰণ কৰিব লাগে বুলি নিজে ভাবিছোঁ, আৰু সেইদৰে জেৰুচালেমত কৰিছিলোঁ। প্ৰধান পুৰোহিতৰ পৰা অধিকাৰ পাই অনেক পবিত্ৰ লোকক বন্দীশালত থৈছিলোঁ আৰু তেখেতসকলক বধ কৰাৰ সময়ত মই নিজেই সন্মতিও প্ৰকাশ কৰিছিলোঁ। এনেদৰে মই তেখেতসকলক শাস্তি দি যীশুখ্ৰীষ্টৰ নিন্দা কৰিবলৈ জোৰ কৰিছিলোঁ। তেখেতসকলৰ বিৰুদ্ধে খুব ইমানেই তীব্ৰ হৈ উঠিছিল যে তেখেতসকলক তাৰণা কৰিবৰ বাবে মই বিদেশৰ চহৰসমূহলৈকো যাত্ৰা কৰিছিলোঁ। এইদৰে প্ৰধান পুৰোহিতসকলৰ পৰা অধিকাৰ আৰু আজ্ঞাপত্ৰ পোৱাৰ পাছত দমেশক নগৰলৈ যাত্ৰা কৰোঁতে, হে মহাৰাজ, দুপৰীয়া বাটৰ মাজত সূৰ্যৰ ৰশ্মিতকৈও দীপ্তিমান এটি পোহৰ আকাশৰ পৰা আহি মোৰ আৰু মোৰ লগত যাত্ৰা কৰি থকা লোকসকলৰ চাৰিওফালে প্ৰকাশিত হ'ল। তেতিয়া আমি সকলোৱে মাটিত বাগৰি পৰিলোঁ আৰু এনেতে মই ইব্ৰী ভাষাৰে কোৱা এটি বাণী শুনিলোঁ, হে চৌল, হে চৌল, মোক কিয় তাৰণা কৰিছা? জোঙত লাঠি মৰা তোমালৈ টান। তেতিয়া মই সুধিলোঁ, হে প্ৰভু, আপুনি কোন? তেতিয়া প্ৰভুৱে ক'লে, যিজনক তুমি তাৰণা কৰিছা, মই সেই যীশু। এতিয়া উঠা, তোমাৰ ভৰিত ভৰ দি থিয় হোৱা, কিয়নো তুমি যি দৰ্শনত মোক দেখা পালা আৰু ইয়াৰ পাছত এই মানুহবোৰৰ আৰু অনাইহুদীসকলৰ হাতৰ পৰা তোমাক উদ্ধাৰ কৰি যি দৰ্শনত মই তোমাক দেখা দিম, এই সকলো বিষয়ৰ প্ৰচাৰক আৰু সাক্ষী হ'বৰ বাবে তোমাক দাসৰূপে মনোনীত কৰিবলৈ মই দৰ্শন দিলোঁ। আৰু অনাইহুদীসকলে যেন মোক বিশ্বাস কৰাৰ দ্বাৰাই পাপমোচন আৰু পবিত্ৰীকৃত হোৱা লোকসকলৰ মাজত ভাগ পায়, এই মনোভাৱেৰে তেওঁলোকৰ চকু মুকলি হ'বলৈ আৰু অন্ধকাৰৰ পৰা পোহৰলৈ, ছয়তানৰ ক্ষমতাৰ অধিকাৰৰ পৰা ঈশ্বৰলৈ ঘূৰিবৰ কাৰণে তেওঁলোকৰ ওচৰলৈ মই তোমাক নিযুক্ত কৰি পঠাওঁ, যাতে তেওঁলোকে ঈশ্বৰৰ পৰা পাপৰ ক্ষমা যেন পায় আৰু মোক বিশ্বাস কৰাৰ যোগেদি মই যেন তেওঁলোকক এই ভাগ দিব পাৰোঁ। বোলে এনেদৰে পুনৰ ক'বলৈ ধৰিলে, হে ৰজা আগিপ, মই সেই স্বৰ্গীয় দৰ্শনক অমান্য নকৰি দমেশক আৰু জেৰুচালেমত থকা লোকসকলৰ আগত, পাছত যিহুদীয়া আৰু তাৰ সকলো অঞ্চলৰ লগতে অনাইহুদীসকলৰ আগতো মই প্ৰচাৰ কৰিলোঁ, যাতে তেখেতসকলে মন পালতা ঈশ্বৰলৈ ঘূৰে আৰু মন পালতনৰ যোগ্য আচৰণ ঈশ্বৰৰ সাক্ষাতে কৰে। সেইকাৰণে ইহুদীসকলে মন্দিৰত মোক ধৰি বধ কৰিবলৈ চেষ্টা কৰিছিল। এনেতে ঈশ্বৰৰ পৰা উপকাৰ পাই আজিলৈ থিৰে আছো আৰু সকলোৰে সন্মুখত সাক্ষ্য দিছোঁ। সেই মহানজনাৰ বিষয়ে ক'বলৈ যাওঁতে ভাওবাদীসকলে আৰু মুচিয়ে যি যি ঘটিব বুলি কৈছিল, সেই বিষয়ৰ বাহিৰে আন একো কথা কোৱা নাই। আৰু খ্ৰীষ্ট দুভোগৰ পাত্ৰ হয় বা নহয় আৰু মৃতলোকৰ পুনৰুত্থানত প্ৰথম হৈ নিজ জাতি আৰু অনাইহুদীসকলৰ পোহৰ প্ৰকাশ কৰিব বা নকৰিব, ইয়াৰ বিষয়েহে মই সৰুবৰ সকলোৰে আগত ক'লোঁ। তেওঁ এইদৰে নিজৰ পক্ষে উত্তৰ দিওঁতে খ্ৰীষ্টে বৰমাতাৰে ক'লে, হে পৌল, তুমি বলিয়া হৈছা, সৰহবিদ্যাই তোমাক বলিয়া কৰিছে। কিন্তু পৌলে ক'লে, হে মহামহিম খ্ৰীষ্ট, মই বলিয়া হোৱা নাই, সত্য আৰু সুবোধৰ কথাহে কৈছোঁ, কিয়নো ৰজায়ো এই বিষয়ে জানে, এইকাৰণেহে মই তেওঁৰ আগত সাহসেৰে কৈছোঁ। মই সুনিশ্চিত যে এই বিষয়বোৰ প্ৰকাশ্যৰূপে ঘটিছে, এইবোৰ লুকুৱাই ৰাখিব নোৱাৰি, কাৰণ ইয়াক গোপনে কৰা হোৱা নাই। হে ৰজা আগিপ, আপুনি ভাওবাদীসকলৰ কথা বিশ্বাস কৰেনে? মই জানো আপুনি বিশ্বাস কৰে। তেতিয়া আগিপ পৌলক ক'লে, তুমি মোক খ্ৰীষ্টিয়ান কৰিবলৈ অলপ কথাৰে মোৰ পবিত্ৰ জনাব খুজিছা। কিন্তু পৌলে ক'লে, অকল আপুনিয়ে নহয়, যিসকলে আজি মোৰ কথা শুনিছে সেই সকলোৱে অলপ কথাৰে হওক বা বহু কথাৰে হওক, এই শিকলি বন্ধনৰ বাহিৰে সকলোভাৱে যেন মোৰ নিচিনা হয়, ঈশ্বৰৰ আগত এই প্ৰাৰ্থনা মই কৰিছোঁ। এতিয়া ৰজা, দেহাধিপতি, বৰ্ণিকী আৰু তেওঁলোকৰ সৈতে বহা লোকসকলে উঠি আঁতৰ হৈ গৈ পৰস্পৰে কথা বতৰা কৰি ক'লে, এই মানুহজনে বন্ধন বা প্ৰাণদণ্ডৰ যোগ্য একো কৰ্ম কৰা নাই। তেতিয়া আগ্ৰিপয়ে খ্ৰীষ্টক ক'লে, এই মানুহজনে চিজাৰৰ ওচৰত আপীল নকৰা হ'লে মুকলি হ'ব পাৰিলেহেঁতেন।